শ্রোতাসকল, নগাঁৱৰ নৌলামিন খেলপথাৰত অনুষ্ঠিত হৈ আছে 75 সংখ্যক স্বাধীনতা দিবস কাপ ফুটবল প্রতিযোগিতা। এইবাৰৰ এই প্রতিযোগিতাত দেশৰ 15টা ফুটবল দলে অংশগ্রহণ কৰিছে। 75 সংখ্যক স্বাধীনতা দিবস কাপ ফুটবল প্রতিযোগিতাৰ কেইবাখনো খেল ধিং ষ্টেডিয়ামতো অনুষ্ঠিত হৈ আছে। এই স্বাধীনতা দিবস কাপ ফুটবল প্রতিযোগিতাত অংশগ্রহণ কৰিবলৈ অহা খেলুৱৈসকলৰ লগত আমি কথা পাতিছিলোঁ, লগতে আমি দৰ্শকৰ লগতো কথা পাতিছিলোঁ। আজি আমাৰ এই খেলপথাৰ অনুষ্ঠানৰ বাবে আমি নগাঁৱৰ নৌলামিন ষ্টেডিয়ামত উপস্থিত হৈছিলোঁ, যিহেতু ইয়াত স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা হৈ আছে। ইয়াতে অংশগ্ৰহণ কৰিছে কোকৰাঝাৰৰ এটি দলে। দাদা, আপোনাক নমস্কাৰ।
নমস্কাৰ, মোৰ নামটো হ'ল সমৰ মছাহাৰী।
হয়,
কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, মই গছাৱৰ পৰা আহিছোঁ, নগত খেলিব আহিছোঁ। কালি কিবা লগত উৰিষ্যাৰ লগত আছিলে, খেলত ড্ৰ ড্ৰ হৈছে, টাই ব্ৰেকাৰত আমি জিকিলোঁ।
হয় হয়, এই স্বাধীনতা দিবস কাপ ফুটবল প্ৰতিযোগিতাত এয়াই প্ৰথম আহিছেনে আগতেও আহিছে বাৰু?
আগত অহা নাই, সেই প্ৰথম এবাৰ আহিছোঁ আমি। প্ৰথমত আমি কিবা দিল্লী পুলিচৰ লগত আছিলে, খেলটো ড্ৰ ড্ৰ হৈছে, তাৰপিছত ট্ৰাইবেকাৰত আমি জিকিলোঁ। নেক্সট আমি উৰিষ্যাৰ লগত আছিলে, আমি জিকিলোঁ, খেলত অন অন হৈছে, ট্ৰাইবেকাৰত আমি জিকিছোঁ।
এই যিটো টীম ৱৰ্ক, যিটো
আমাৰ দলৰ প্ৰশিক্ষণ হ'ল ভালেই আৰু, চব ইয়াং ল'ৰা, চব জোচে আছে, খেলাতে আমাৰ ভালেই।
এতিয়া এই ইয়াৰ যিখন খেলপথাৰ আনতকৈ বহুত ভাল বুলি কয়, কেনেকুৱা দেখে আপুনি খেলপথাৰখন?
ফিল্ডটো আমাৰ কাৰণে বহুত যথেষ্ট ভালেই, ফিল্ডটো ডাঙৰে আছে, ভাল খেলিব। গ্ৰাউণ্ডো নগাঁৱতো ভাল, আমাৰ কোকৰাঝাৰৰ ইমানখিনি গ্ৰাউণ্ডো ইমান ভাল নাই আৰু।
হয় হয়,
সেইটো হ'ল ষ্টেডিয়াম না।
হয়, ক'ত ক'ত আৰু খেলিছে? এই ইয়াতে খেলিছে নে এইবছৰ ক'ত ক'ত খেলিছে?
আমি প্ৰথমত সেই লাংহিনত খেলি আছোঁ, ফাইনেলটো জিকি আছোঁ, তাৰ নেক্সট ইয়াত আহিলোঁ আমি।
মোৰ নাম কনক বসুমতাৰী, মই মিডফিল্ডাৰ খেলে।
মিডফিল্ডাৰ, এতিয়া এই কেনেকুৱা লাগিলে, এইকেইদিন খেলিলে জিকিলে কেনেকুৱা?
বহুত ভাল লাগিছে, বহুত মৰম লাগিছে, নগাঁও আহি ইমান আমাক ভালকৈ
ৰাখিছে
ৰাখিছে।
হয় হয়,
এই খেলপথাৰতে আমি লগ পাইছিলোঁ এজন ৰেফাৰীক। আহক আমি তেখেতৰ লগত চিনাকি হওঁ।
নাম নিৰ্মল ভট্টাচাৰ্যী, শিলচৰৰ পৰা আহিছোঁ মই, শিলচৰ মোৰ ঘৰ। হয়,
শিলচৰ। এই স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতালৈ আপুনি আগতে আহিছে?
মই 13 বছৰলৈকে আহি আছোঁ খেল চলাবলৈ। হয়
হয়, আপুনি তেতিয়াহ'লে আপোনাৰ অভিজ্ঞতাও বহুত।
হয়,
এতিয়ালৈকে কেইখন খেল আপুনি পৰিচালনা কৰিছে?
এতিয়ালৈকে ৰেফাৰী এছিষ্টেণ্ট ফৰ্থ অফিচিয়েললৈকে 4খন খেল পৰিচালনা কৰিছোঁ। আজি এইবাৰৰ টুৰ্ণামেণ্টত,
এইবাৰ টুৰ্ণামেণ্টত
আজি আকৌ আছে খেল। আজি আমাৰ এইটো ফিল্ডত নৰ্থ ইষ্ট ইউনাইটেড আসাম পুলিচৰ খেল আছে, তাতে আমি 4জনৰ ভিতৰত এজন থাকিম মই। 4জন থাকিতো, ৰেফাৰী, এছিষ্টেণ্ট ৰেফাৰী আৰু ফৰ্থ অফিচিয়েল এজন আমাৰ আছে।
এইবাৰৰ খেলত আপুনি কেনেকুৱা এটা পৰিৱৰ্তন দেখিছে, সামগ্ৰিক পৰিৱৰ্তন বা কি দৃষ্টিগোচৰ হৈছে?
ভাল ভাল, ষ্টেডিয়ামটো ভালকৈ আকৌ সজাইছে, নতুনকৈ ভাল লাগিছে।
খেলুৱৈ ষ্টেডিয়াম
খেলৰ ষ্টেণ্ডাৰ্ডো বাঢ়িছে, টীমবোৰো ভাল আহিছে, টীমৰ ষ্টেণ্ডাৰ্ডো ভাল আছে, প্লেয়াৰবোৰো ভাল খেলি আছে, আমি ৰেফাৰিঙো ভাল ৰেফাৰিং কৰি আছোঁ এতিয়ালৈকে। আশা কৰি আছোঁ আমি আগত দিনলৈকে আমি ভাল ৰেফাৰিং কৰিম, খেলটোও ভাল হ'ব বুলি কৈ আছে। আৰু অৰ্গেনাইজিঙৰ পাৰ্টটো বহুত ভাল, বহুত ভাল লাগিছে, থকা মেলা খোৱা যোৱা চব ভাল হৈ আছে।
আৰু ইয়াতে যিটো খেলৰ ফিল্ড, পৰিৱেশটো বৰ সুন্দৰ,
বৰ সুন্দৰ, বৰ সুন্দৰ। নগাঁৱৰ পৰিৱেশ, খেলৰ পৰিৱেশ, নগাঁৱৰ স্পেক্টেটৰ, দৰ্শকৰ বহুত ভাল।
শিলচৰত খেলাৰ পৰিৱেশ সামগ্ৰিকভাৱে কেনেকুৱা?
বহুত ভাল, আমাৰ শিলচৰত খেলাৰ পৰিৱেশ, ফুটবল, ক্ৰিকেট আদি কৰি চব পৰিৱেশ ভাল, ভাল কোচিঙৰ পদ্ধতি আছে, কোচিঙৰ ষ্টাফ বাহিৰৰ পৰা আহি আমাৰ কোচিং কৰায়। এতিয়া আমাৰ শিলচৰৰ বহুত ভাল ভাল প্লেয়াৰ ওলাই আছে শিলচৰ। হয়,
তাতে যিবিলাক স্কুল পৰ্যায়ৰ খেল কেনেকুৱা হয় তাত?
ভাল খেল হয়, তাৰ লগত এটা কথা মই ক'বলৈ যাম, এখন ভাল ফুটবল একাডেমী আছে, তাতে ভাল ভাল ল'ৰা ওলাই আছে এতিয়া ফুটবল একাডেমীত। এতিয়া আৰ্টিফিচিয়েল ঘাছো কৰিছে সৰুকৈ, তাতে সৰুৰ পৰা তাতে ট্ৰেইনিং কৰিব পাৰে,
সেইখন। আৰু তাতে ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খুব ভাল খেলুৱৈ দুই এজনৰ নাম কওকচোন।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেল বহুত ভাল ভাল খেলে, গুলিদম ৰংমাই লাষ্ট ওলাইছিলে, আজমিৰ হুছেইন, আমাৰ আন্তঃৰাষ্ট্ৰীয় ৰেফাৰীও আছিলে মৃণাল কান্তি ৰয়, আমাৰ তাৰ পৰা বহুত কেইটা নেশ্যনেল ফুটবল ৰেফাৰী ওলাইছে।
আপুনি আমাৰ অভিভাৱকক, আমাৰ ছাত্ৰ ছাত্ৰীক কি আহ্বান জনাব?
মই আহ্বান এইটো জনাম যে খেলা ধূলা কৰিলে অকল মানে স্বাস্থ্যটো ভাল থাকিব, আমাৰ ভৱিষ্যতো ভাল হয়, চাকৰি বাকৰি পোৱাৰ ক্ষেত্ৰতো ভাল হয়। আগতে আমি শিকিছিলোঁ যে লেখা পঢ়া কৰে যে গাড়ী ঘোঁৰা চলেছে, এতিয়া আমি ক'ম যে খেলা ধূলা কৰে যে ফ্লাইটটোও চলেহে। অকল খেলা ধূলা কৰিলে চাকৰিৰ লগৰ লগতে দেহাটোও ভাল থাকিব। মই ছাত্ৰ ছাত্ৰীক অনুৰোধ কৰিম এইটো আপোনালোকে ফিল্ডত আহক, প্ৰেক্টিচ কৰক, ভৱিষ্যত গঢ়ক।
আমাৰ আকাশবাণীৰ শ্ৰোতাসকলক আপুনি কি ক'ব খোজে?
নগাঁওবাসীক মই অনুৰোধ কৰোঁ, আপোনালোকে সদায় ফিল্ডত আহক, খেল চাওক, প্লেয়াৰৰ আৰু খেলৰ অভিযোগ আপোনাক উৎসাহিত কৰক।
ধন্যবাদ,
ধন্যবাদ, থেংক ইউ।
নতুনৰে ৰঙীন হাঁহিৰ মাজতে
এয়া ইয়াতে লগ পোৱা শ্বিলং ফুটবল দলৰ এজন কৰ্মকৰ্তা।
আমাৰ নাম ফ্ৰাংকি খালনৈ, ইতিন সাল কামলোক স্টুডেন্ট হে। যে সিনিয়র টিম কামলোক ভাষে টুর্নামেন্ট যায় ইনভিটেশন কা ডিব্রুগড় হামলোক চ্যাম্পিয়ন হে। 2022 হামলোক চ্যাম্পিয়ন ইডল মে উস বাদ মে ইডল জলহাট ভি হামলোক আ গয়া, সেমিফাইনাল হামলোক হার গয়া। জলহাট তেজপুর ভি হামলোক আ গয়া, ইয়ে সাল মে ও ভি কোয়ার্টার ফাইনাল হামলোক হার গয়া। যে ফার্স্ট টাইম মে ইডল নওগাঁও, সব ঠিক হে, ইয়ে স্টেডিয়াম আচ্ছা হে, মদান ভি আচ্ছা হে টু কম্পেয়ার আনা ডিস্ট্রিক্ট, ইয়ে সবচেয়ে আচ্ছা মদান হে।
এয়া স্বাধীনতা দিবস কাপ ফুটবল প্রতিযোগিতা উপভোগ কৰি থকা কেইগৰাকীমান দৰ্শক।
মোৰ নাম মীৰা ৰাজবংশী, মই নগাঁও বিষয় আছোঁ, পুৰণি গুদামৰ পৰা আহিছোঁ। মোৰ ল'ৰাও ইয়াতে অংশগ্ৰহণ কৰিছে, মানে ছাইডৰ ফিল্ডত মানে ডিউটিও পৰিছে।
হয়, এই খেল আগতে আপুনি স্বাধীনতা কাপ চাইছেনে বাৰু?
একচুৱেলি স্বাধীনতা কাপ এইখন ফিল্ডত মই নতুন হয়, কাৰণ মোৰ ল'ৰা বেছিদিন হোৱা নাইতো এইখন ফিল্ডত অহা, এইবাৰ প্ৰথম। কিন্তু আহি ভালেই লাগিছে বাৰু, গোটেইখিনি এইখিনি সা সুবিধা গোটেইখিনিয়ে আছে, বা পৰিৱেশটোৰ কাৰণেই মই ভাল লাগিছে, আৰু প্লাছ ইয়াৰ ফিজিকেলি এক্সাৰচাইজটোও হৈ আছে। খুবেই আনন্দিত মোৰ ল'ৰাও যাতে আগলৈ তেওঁলোকৰ নিচিনা হ'ব পাৰে, মই সেইটো কাৰণে এইখন ফিল্ডতে তেওঁক হেৰি কৰিছোঁ বাৰু।
তাৰ পঢ়া শুনা কেনেকুৱা?
পঢ়া শুনা বাৰু ঠিকে আছে, খেলৰ লগতে পঢ়া শুনাটো তেওঁ মানে ল'ৰা ঠিকেই ৰাখিছে বাৰু।
মোৰ নাম লক্ষী দত্ত, মই খ্ৰীষ্টানপট্টি মোৰ ঘৰ, মোৰ ল'ৰা ইয়াতে ষ্টেডিয়ামত ফুটবল খেলত দিছোঁ, বল বয় হিচাপে সিহঁতক নাম লৈছে, তেনেকাতে মানে অকণমান দিলে কিবা এটা শিকিব দেখি পেলাই, সেইকাৰণে দি থৈছোঁ। মই নে হাউচ
ৱাইফ বাইদেউ, আপোনাৰ নামটো? মই আকাশবাণী দেই।
মোৰ নাম উৰ্বশী সভা পণ্ডিত, মোৰ ল'ৰাই ফুটবলতে, ল'ৰাকো অনা হৈছে, আমাৰো চোৱা হৈছে খেল।
আহিছিলোঁ
ভালেই লাগিল, খুব ভাল লাগিলে, চাই পৰিৱেশটো ভাল লাগিছে। ল'ৰা সদায় আহিব, ল'ৰা বল বয় তেনে হেৰি হৈ আছে, কিন্তু মানে সেয়া এদিন এৰি এদিনকে দিছে আৰু, গোটেইখিনিকে একেলগে দিব নোৱাৰে, তেনেকে মিলাই মিলাই দিছে, আহিব লাগিব সদায় চাগে।
দাদা নমস্কাৰ।
নমস্কাৰ।
হয়, আমি এই 75 সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাৰ আপুনি খেল চাই আছে, আমি আহিলোঁ আকাশবাণীৰ পৰা, অকণ কথা পাতোঁ আপোনাৰ লগত, পৰিচয় হৈ লওঁ।
মোৰ নাম গোপাল দাস।
হয়,
মোৰ ঘৰ দক্ষিণপাট, বৰ্তমান মই ইয়াত থাকোঁ।
হয়, ইয়াত ক'ত থাকে?
ফৰ্জাইপতি।
হয়, এই খেল আগতেও চাইছেনে বাৰু ইয়াত আহি, এনে আজি আহিছে?
মই খেলিছিলোঁ ইয়াত আৰু প্ৰত্যেক বছৰে খেল চাওঁ।
হয়, এই স্বাধীনতা দিৱস কাপলৈ চাগে অপেক্ষা?
হয়, অপেক্ষা কৰি থাকোঁ কেতিয়া খেলখন আহিব।
হয়,
খেল আৰম্ভ হ'লে আৰু বিগিনিঙৰ পৰাই মানে
সদায় আহে,
সদায় আহোঁ, ষ্টেডিয়ামৰ পৰা পাছ পাওঁ।
হয়,
মই ভাবোঁ, মই যেতিয়া গাঁৱতো আছিলোঁ, 15 আগষ্ট দিনাখন আমাৰ দক্ষিণপাট চাৰিআলি ব্যৱসায় সন্থা আৰু আমাৰ ক্লাব মিলি পেলাই এখন খেল অনুষ্ঠিত কৰোঁ, আৰু সেই খেলখনেই প্ৰথম আমাৰ দক্ষিণপাটৰ প্ৰথম খেল হিচাপে আৰম্ভ হয়।
আপুনি নিজেও খেলিছোঁ বুলি কৈছে, অকণমান কওকচোন।
খেলিছোঁ, গাঁৱৰ বহু খেলিছোঁ, ইয়াতো প্ৰায় ছয় সাত বছৰ খেলিলোঁ। আমাৰ দক্ষিণপাট ডায়মণ্ড ক্লাব বুলি এটা আছিলে, খেলিছিলোঁ। তাৰপিছত চাকৰি হ'ব পৰা
অলপ কমিলে,
কমি গ'ল আৰু।
হয় হয়, আপুনি কেনেকৈ উৎসাহিত কৰে ৰাইজক, ছাত্ৰ ছাত্ৰীক, যুৱকসকলক?
নহয়, মই যুৱকসকলক মই এটা অনুৰোধ কৰোঁ যে তোমালোকে সদায় খেলৰ লগত জড়িত হোৱা, আৰু নিজেও যদি মই কেতিয়াবা যাওঁ গাঁৱত আৰু বা ল'ৰা ছোৱালীয়ে খেলা দেখি থাকোঁ, সিহঁতৰ মাজত সোমাই মই মানে সিহঁতক কিছুমান পৰামৰ্শ দিওঁ যে এনেকৈ খেলিব লাগে বা এনেকুৱা কৰিব লাগে।
ধন্যবাদ, ভাল লাগিলে আপোনাৰ লগত আমি আজি কথা পাতিলোঁ। আমি আকাশবাণী নগাঁও কেন্দ্ৰৰ খেলপথাৰ অনুষ্ঠানৰ পৰা আপোনাৰ লগত কথা পাতিলোঁ। শেষত আপোনালৈ ধন্যবাদ,
থেংক ইউ।
নমস্কাৰ, নামটো জয়াবদিন। না, খেলৰ প্ৰতি মোৰ আগ্ৰহ আছে, কিন্তু আগতে চাকৰিৰ সূত্ৰত মানে তেনেকুৱা সময় সুবিধা মিলাব পৰা নাই। খেলখন উপভোগ কৰিবৰ কাৰণে মন যায়, সেইকাৰণে আহিলোঁ আৰু।
হয় হয়, আচ্ছা, সামান্য মাননি এটা পালে খেলখনো চলাত সহায় হয়।
হয় হয়,
তাৰমানে আপুনি প্ৰতিদিনৰ কাৰণে বুকিং কৰি থয় নে কি?
এই খেলটো মই প্ৰতিদিনৰ কাৰণে বুকিং কৰা আছে, আপ টু ফাইনেল।
স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাৰ ভালেকেইখন খেল ধিং ষ্টেডিয়ামতো অনুষ্ঠিত হৈছে। এই বিষয়ে জানিবলৈ আজি আমি খেলপথাৰ অনুষ্ঠানৰ পৰা ফোনযোগে কথা পাতিছিলোঁ ধিং ক্ৰীড়া সংস্থাৰ সম্পাদক বলিন মেধিৰ সৈতে।
মানে ধিং অঞ্চলৰ মাজমজিয়াত অৱস্থিত, জগন্নাথ মন্দিৰ আছে, এফালে ধিং কলেজ আছে, পাব্লিক হাই স্কুল আছে, শংকৰদেৱ স্কুল আছে। গতিকে ইয়াৰ আশে পাশে 15 কিলোমিটাৰ ব্যাসেৰে এই খেলপথাৰখন মধ্যত গোটেই আমাৰ ক্লাব আছে। এইবাৰ আমাৰ 10টা ক্লাবে লীগ খেলিছে। প্ৰত্যেক গাঁৱৰে খেলপথাৰ আছে, কিন্তু লীগটো আমাৰ প্ৰত্যেক আমাৰ নগাঁও জিলাৰ ভিতৰত, আমি মৈৰাবাৰী ল'ব নোৱাৰোঁ। এইফালে জাৰামাৰী চাৰামাৰী এনেকে ভমুৱাগৈলৈকে এই ব্যাসাত ধৰে আমাৰ দলবিলাক আছে। এইবাৰ 10টা দলে লীগ খেলিছে। লীগ খেলাৰ পিছতে আমি টুৰ্ণামেণ্ট আৰু বিভিন্ন খেল পাতোঁ। আৰু ইয়াতে বিভিন্ন আগৰ অসম টীমৰ বহুত আছে, আমাৰ অসম পুলিচ টীমৰ বহুত এতিয়াও দুজনমান আছে, জিয়াই তৈবুদ্দিন আহমেদ আদি কৰি, আৰু হিমা দাসো ইয়াতে খেলি পেলাই
আগবাঢ়িছে।
যিখন খেলপথাৰ ধৰক 2001ত আমি সন্তোষ লহকৰ ট্ৰফি আণ্ডাৰ 19ৰ খেল পাতিছিলো নহয়, জুলাইৰ পৰা 12 আগষ্টলৈকে নগাঁৱে পাইছিল, নগাঁৱে আমাক দিছিল। আমাৰ তেতিয়া সেই কেপ্টেইন ৰবীন বৰদলৈ ক্ৰীড়ামন্ত্ৰী আছিল, তেওঁ কৈছে যে গ্ৰাম্য খেলপথাৰৰ ভিতৰত এইখন খেলপথাৰ অসমত নাই। আকৌ আমাৰ বিভিন্ন সময়ত ইণ্ডিপেণ্ডেন্স স্বাধীনতা কাপ আহি আছে, এটাই কথা, আমাৰ খেলপথাৰখন বৰষুণ হ'লেও খেলিব পাৰি, টান নহয়। তাৰ যুক্ত মহমেদান স্পৰ্টিং ক্লাবৰ তেওঁ কোচাৰ হয়, তেওঁ আমাৰ নোট লিখি থৈ গৈছে, কৈছে ইমান ধুনীয়া খেলপথাৰ। মই সেইবাৰ আমাৰ ছেমিফাইনেল দিছিল মহমেদান স্পৰ্টিং ক্লাব ভাৰ্চেছ অইল ইণ্ডিয়া, খুব ভাল কমেণ্ট দিছে গৈছে। সেই হিচাপত মানে আমাৰ গাঁওখন বৰ চুইট কৰে খেলুৱৈসকলৰ কাৰণে। এতিয়া শুনা পাইছো টেকনিকেল পাৰ্চনে কোৱা মতে মানে নগাঁওখনতকৈ আমাৰ এইখনৰ কাৰ্পেটটো বেছি ঘন, মানে ঘাঁহৰ যিটো হেৰি ফৰ্মেশ্যনটো খুব ধুনীয়া বুলি কৈছে। খেলপথাৰ আমি বৰ ধুনীয়া আটক ধুনীয়াকৈ সজাইছো। এতিয়া কথা হ'ল আমাৰ প্ৰব্লেম আছে, ধৰক ইনডোৰ হল নাই, আকৌ খেলুৱৈসকল এতিয়া আমি হিং মহাবিদ্যালয়ৰ ইনডোৰ হলটো আমি ৰিকুৱেষ্ট কৰি লৈছো, ইন ফিউচাৰ ধৰক আমাৰ তেনেকুৱা এটা সুবিধা আমাক লাগে, তেতিয়াহ'লে আমি খেলবিলাক আনিব পাৰিম। এতিয়া আমাক আসাম ফুটবলে কৈছে মানে অসমৰ 10টা ভাল টীমৰ খেল আমাৰ ধিঙত দিব। আসাম ফুটবলে এইটো কাৰণে কৈছে, 2001ৰ ৰেকৰ্ডটো আমাৰ ইয়াত অসমত কোনেও ভংগ কৰিব পৰা নাই, গতিকে আসাম ফুটবলে আমাক কৈছে। এতিয়া কিন্তু 4-5টা টীম ৰাখিব লগা হ'লে সেইটো কষ্ট আমি নোৱাৰোগৈ তাৰমানে।
এতিয়া আপুনি, মই আপোনাৰ লগত কথা পাতি এতিয়া গম পাইছো যে আপুনি খুব অন্তঃকৰণেৰে এই ফিল্ডৰ কাম কৰিছে, খেলৰ লগত জড়িত হৈছে, তেনেধৰণে আপোনালোকৰ আৰু কিমান সক্ৰিয় সদস্য আছে যি হয়তো খেলৰ উন্নতিৰ কাৰণে সদায় লাগি আছে?
সক্ৰিয় সদস্য মেক্সিমাম সদস্য অলপ ৰিটায়াৰ্ডো হৈছে আৰু চাকৰি তাকৰি থকা বেছি, তথাপিও তেওঁলোকৰ আন্তৰিকতা খুব গভীৰ, মানে চাকৰি শেষ কৰিয়ে ফিল্ডত পাই যায়, ভাতকেইটা খালে কি নেখালে ফিল্ডত পাই যায়। এনেধৰণৰ আমাৰ এনেই আমাৰ এখন স্থায়ী কমিটি আছে, স্থায়ী কমিটি আছে আৰু এক্সিকিউটিভ এক্সিকিউটিভ কমিটি থাকে। স্থায়ী কমিটিখনতো থাকেই ধৰক, বাকী এক্সিকিউটিভৰ লাষ্ট কাম হ'লে আমি স্থায়ী কমিটিক জমা দিব লাগে। আকৌ স্থায়ী কমিটিৰ জৰিয়তে আকৌ নতুন এক্সিকিউটিভ হ'ব, এইবিলাক ক্লাব ৰিপ্ৰেজেণ্ট থাকিব, স্থায়ী কমিটি মানুহো থাকে, তেনেকে আমাৰ বস্তুটো চলি আছে। কিন্তু ধৰক ডেভেলপ বুলি কওঁতে এইবিলাক ফিল্ড চলাবলৈ আজি চব ফিল্ড আপুনি সৰজমিন তদন্ত কৰিছে নাই জানো, স্পট ভেৰিফিকেশ্যন কৰিলে আপুনি গম পাব বিভিন্ন খেলপথাৰটো আমাৰ চবৰে আছে। চৰকাৰৰ মানে অনুমোদন এটা, বাৰ্ষিক অনুমোদন এটা, কণ্টিজেঞ্চি ফাণ্ড এটা লাগে, নহলে ধৰক খেলপথাৰখন লাইটৰ বিলৰ পৰা আদি কৰি খেলপথাৰখনত সোমালেতো খৰচ আহে, ইফালে তলা ভাগি তলাটো ভাগিল, ইফালে কিবা হল কিবা হল, দমকলটো বেয়া হল, খৰচ আছেই। চৰকাৰক মই অনুৰোধ, আপোনাৰ যোগেদি অনুৰোধ জনাম, এনেকুৱা ধৰণৰ খেলপথাৰ বিলাকত মই বৃহৎ পৰিমাণে কথা কোৱা নাই, অন্ততঃ কণ্টিজেঞ্চি ফাণ্ড এটা মেইনটেনেঞ্চৰ কাৰণে দিব লাগে, নহলে ধৰক অলপ প্ৰব্লেমত আহে, প্ৰব্লেম আহে
আৰু। আমি আশা কৰিছো অনাগত দিনত আপোনালোকে সুন্দৰভাৱে খেল চলাই যাব, লগতে যি স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাৰ যিকেইখন খেল তাত অনুষ্ঠিত হয় সুকলমে পাৰ হওক, দৰ্শকো আহক, চাওক, সহায় সহানুভূতি আগবঢ়াওক। আৰু শেষত আপুনি আমাৰ শ্ৰোতাসকলক, আমাৰ বহুত পৰিমাণে ধিং অঞ্চলৰো বহুত শ্ৰোতা আছে খেলৰ, কি ক'ব?
মই এইটোৱেই ক'ম, যিহেতু ইমান ধুনীয়া ধুনীয়া টীম আহিছে ধিঙলৈ, এটা ব্যৱস্থা নগাঁও ক্ৰীড়া সংস্থাৰ মানে মানে সহযোগিতা ক্ৰমে আমাৰ ধিঙলৈ বা নগাঁও ক্ৰীড়া সংস্থাৰ সৌজন্যত আমি আমাৰ এফিলিয়েশ্যন পঞ্জীয়ন হৈ আছে কাৰণে এই ধৰণৰ টীম আমি আনিব পাৰিছো। এইটো সহজে ধিং ক্ৰীড়া সংস্থাই ডাইৰেক্ট নোৱাৰে, গতিকে মই ৰাইজক অনুৰোধ জনাম যে ইমান ধুনীয়া ধুনীয়া টীমৰ খেল হৈছে, আপোনালোক আহি সহযোগিতা আগবঢ়াওক, নহয় জানো এই সহযোগিতা আগবঢ়ালে এখন এইটো এটা এজন দুজনে কৰিব পৰা কাম নহয়, ৰাইজৰ সহযোগিতা, অকুণ্ঠ সহযোগিতা অতি প্ৰয়োজন, আৰু সেইমতে ৰাইজে সহায় সহযোগিতা কৰেই। আমি কিন্তু এনেই বেলেগ ধৰণৰ কোনো ধন সংগ্ৰহ বা কোনো ৰিচিপ্ট কালেকশ্যন আমি কেতিয়াও আজিলৈকে কৰি পোৱা নাই, এই ৰাইজৰ উপস্থিতি, ৰাইজৰ অৰিহণা, ইয়াৰ ওপৰতে ঢিংকীয়া সন্থাৰ খেলপথাৰ চলি আছে।
ইমান পৰে নগাঁৱত অনুষ্ঠিত হোৱা 75 সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাৰ অংশগ্ৰহণকাৰী খেলুৱৈ, দৰ্শক, লগতে ধিং ক্ৰীড়া সন্থাৰ সম্পাদক বলিন মেধিৰ সাক্ষাৎকাৰ আপোনালোকলৈ আগবঢ়ালোঁ। এতিয়া পডকাষ্ট সামৰি মই কিৰণ চন্দ্ৰনাথে বিদায় লৈছোঁ। আমাৰ পডকাষ্ট লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নমস্কাৰ। পডকাষ্টৰ সমৰ্থতালৈ নমস্কাৰ জনাই মই কিৰণ চন্দ্ৰনাথে আছামিজ লাইফ এণ্ড কালচাৰত আজি লৈ আহিছোঁ কেইটিমান অসমীয়া বোলছবিৰ গীত। আজিৰ বোলছবি চামেলি মেম চাহাব। প্ৰথমে এয়া শিল্পী উষা মংগেশকাৰ আৰু ভূপেন হাজৰিকা।
জিকি জাকি যাও, ওকি যাও, জিকি জাকি যাও, জিকি জাকি যাও, ওকি যাও, জিকি জাকি যাও। ছোট ঘরে বহু বেশি পিঠে পড়ে ঝুলবো, যৌবনের অঙ্গনা ওরে গেঁদা ফুল গো। ছোট ঘরে বহু বেশি পিঠে পড়ে ঝুলবো, যৌবনের অঙ্গনা ওরে গেঁদা ফুল গো। Thank you.
নারীর মাঝে চামেলি পুরুষ বোধান, নারীর মাঝে চামেলি পুরুষ বোধান, গাছের মাঝে তুলসী পাতের মাঝে পান, আরে নারীর মাঝে চামেলি পুরুষ বোধান, আরে নারীর মাঝে চামেলি পুরুষ বোধান, ছোট ঘরে বহু বেটি পিঠে পড়ে ঝুলগো যৌবনের অঙ্গনায় উড়ে গেলা ভুলগো, দেখে গড়ি গড়ি খাপা বাঁধে ফাঁসে কারি, হাতে শাখা চুড়ি লেলে কারি, রাজ হংস চলে গড়ি, শিশির কি ফুটে ফুল বিনা গড়ি শানি, বচলি কি মনে মোহন বিনা গড়ি শানি, শিশির কি ফুটে ফুল বিনা গড়ি শানি, বচলি কি মনে মোহন বিনা গড়ি শানি, শিশির কি ফুটে ফুল বিনা গড়ি শানি, বচলি কি মনে মোহন বিনা গড়ি শানি,
লাল লাল শালুকের ফুল আরে রাত্রি ফুটে লাল গো, কোন ফুলটা কত মধু গণিতে না পারি গো, পাখিল ফুটিল দাড়ি আরে পাখিল ফুটিল দাড়ি, লোকে তরে খায় রে কালা, এ দেশে পণ্ডিত নাই পিয়াকে বুঝায় রে,
জিগি জাগি যাও ভোগি যাও জিগি জাগি যাও, ছোট ঘরে বহু বেটে পিঠে পড়ে চলে গো যৌবনের অঙ্গনায় উড়ে গেলা বলে গো, জিগি জাগি যাও ভোগি যাও জিগি জাগি যাও, জিগি জাগি যাও ভোগি যাও জিগি জাগি যাও,
কদম
ঝলকে
জিয়া মোর ললকে
তোর
যৌবন কলসি পানি ঝলকে, আরে জিয়া মোর ললকে।
এয়া শিল্পী ভূপেন হাজরিকা।
দেখি বন্ধু দূর ভোগিয়া আজি কিয়ন বন্ধু অকল হরিয়া, প্রতিধ্বনি শুন কান্দন ও বিদেশি বন্ধু দূর ভোগিয়া, নেপালি কোনো বন্দর সরু সাত নুয়াতে বন্দী হলি, হেরুয়ালি তোর লঙ্গর ও বিদেশি বন্ধু দূর ভোগিয়া, আজি কিয়ন বন্ধু অকল হরিয়া, সেউজতে সামেলি দেখি অতি মনোমুগ্ধ কর, লিরিকি বিদারি গন্ধি লওঁতে সামেলি হল গৈ পর, ও বিদেশি বন্ধু দূর ভোগিয়া, আজি কিয়নো বন্ধু অকল সৰিয়া
এয়া উষা মঙ্গেশকাৰ।
বীরবলের বেটি তুই কি হান্টার ওয়ালি না পিস্তল ওয়ালি? আরে পাগলি
আমি করু
সামিল মেম সাহাব বুলছবির শেষর গীতর শিল্পী উষা মঙ্গেশকর। আজির খণ্ডত আপনালোকলে সামিল মেম সাহাব বুলছবির কেইটিমান গীত আগবহালো। এতিয়া আসামিজ লাইভ এন্ড কালচারৰ পৰা মই কিৰণ চন্দনাথে বিদায় লৈছো। শুনি থাকিব আসামিজ লাইভ এন্ড কালচাৰ। সাবস্ক্রাইব আৰু লাইক শেয়ার কৰিবলৈ নেপাহৰিব। নমস্কাৰ।